বিয়লি আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। এয়া আকাশবাণী গুৱাহাটী। বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অহা অসম তথা উত্তৰ পূৰ্বাঞ্চল প্ৰৱেশ কৰা ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত কালিৰে পৰা জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ৰাজ্যব্যাপী ধাৰাষাৰ ধুমুহা বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও 12গৰাকী শিক্ষাৰ্থীসহ 17জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে দেউকামুখত NHPC প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমিস্খলনৰ ফলত মৃত্যু হৈছে। ৰাজধান নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাষাৰ বৰষুণ হৈ আছে আৰু কেইবাখনো জিলাত সতৰ্কতা জাৰি কৰা হৈছে। চৰকাৰী সংস্থাসমূহে বঙাইগাঁও, দৰং, ধুবুৰী, হোজাই, কামৰূপ, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ, দক্ষিণ শালমৰা, মানকাছৰ জিলাৰ লগতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অৰ্থাৎ APDCLৰ সা সম্পত্তিসমূহৰ ধুমুহাৰ ফলত হোৱা ক্ষয় ক্ষতি মূল্যায়ন কৰি আছে। কৰমগঞ্জ জিলাৰ পথাৰকান্দি ৰাজচক্ৰৰ ঠাই বিশেষে আকস্মিক বানৰ সৃষ্টি হোৱা দেখা গৈছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী ভালেমান ঠাইত বৃদ্ধি পাইছে। চিৰাং, গোৱালপাৰা, বাক্সা, ডিমাহাচাও, কাছাৰ, হাইলাকান্দি, কৰমগঞ্জ জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, বজালী, কামালপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ব্ৰহ্মপুত্ৰ ধৰি ৰাজ্যৰ ভালেমান জিলাত নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত কালি সন্ধিয়াৰে পৰা বিদ্যুৎ যোগান ব্যাহত হৈ আছে। কেইবাখনো জিলাৰ প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে আজি বিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে আৰু উত্তৰ পূব সীমান্ত ৰেলৱেই কেইবাখনো ৰেলগাড়ীৰ যাত্ৰা বাতিল কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সকলো জিলা দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণৰ পৰিস্থিতিৰ পৰ্যালোচনা চলাবলৈ আৰু প্ৰয়োজন সাপেক্ষে বিশেষকৈ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, মানকাছৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত ব্ৰহ্মপুত্ৰ নাও চলাচল নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছে। নলবাৰী জিলাতো কালিৰে পৰা একেৰাহে বৰষুণ দি থকাত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। যোৱা পৰা জিলাখনত বিদ্যুৎ যোগান ব্যাহত হৈ আছে। জিলাখনৰ ব্ৰহ্মপুত্ৰৰ তৰ অঞ্চলত কেইবাটাও বাসগৃহ আৰু বিদ্যালয়ৰ ক্ষতি হোৱাৰ উপৰিও ৰবি শস্য নষ্ট হোৱা বুলি জানিব পৰা গৈছে। জিলা প্ৰশাসনে জিলাখনৰ নৈসমূহত নাও চলাচল নিষিদ্ধ কৰাৰ লগতে বিভিন্নৰূপে মাছ ধৰা, নৈৰ সমীপত ঘাঁহ কটা ইত্যাদি কামৰ পৰা বিৰত থাকিবলৈ সতৰ্কতাবাণী জাৰি কৰিছে। বৰপেটা জিলাতো ৰেমনৰ প্ৰভাৱ জলাশয়ৰ পৰা ধাৰাষাৰ বৰষুণ হৈছে। ঠায়ে ঠায়ে বিদ্যুৎ যোগান ব্যাহত হৈছে যদিও APDCLে বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে জিলাখনৰ প্ৰধান নৈসমূহত কালিৰে পৰা নাও চলাচল, মাছ ধৰা আদি কাৰ্য নিষিদ্ধ কৰা হৈছে। ৰাজ্য চৰকাৰে লগতে জনসাধাৰণক স্থানীয় প্ৰশাসনৰ সৈতে সহযোগ কৰিবলৈ আহান জনাইছে। উল্লেখযোগ্য যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি গোৱালপাৰা, ডিমাহাচাও, কাছাৰ আৰু কৰিমগঞ্জ জিলাত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত আছে। অহা 1 জুনত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 7টা সমষ্টিত ভোটগ্ৰহণ হ'বলগীয়া সপ্তম পৰ্যায়ৰ নিৰ্বাচনত মুঠ 904গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ দুমকা বিমান বন্দৰৰ খেৰপথাৰত সংসদীয় সমষ্টিটোৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা শীতল চৰণৰ সমৰ্থনত অনুষ্ঠিত এখন নিৰ্বাচনী সভাক সম্বোধন কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কাইলৈ দেশৰ 300 নিৰ্বাচনী সভাত ভাগ ল'ব। আনহাতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সমষ্টিটোত সৰ্বজনীন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। প্ৰধানমন্ত্ৰীয়ে আজি পশ্চিমবংগৰ বাৰাকাট সমষ্টিৰ 2খন নিৰ্বাচনী সভাত ভাগ লয়। তেওঁ লগতে কলকাতাত আজি আৰু কাইলৈ 2টাকৈ ৰোড শ্বত ভাগ ল'ব বুলি জানিব পৰা গৈছে। ইফালে RJDৰ নেতা তেজস্বী প্ৰসাদ যাদৱে আজি বক্সাৰ, সাসাৰাম, জেহানাবাদ আৰু পাটলিপুত্ৰ সমষ্টিত কেইবাখনো নিৰ্বাচনী সভাত ভাগ লয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰতি ওড়িশাত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ভদ্ৰক লোকসভা সমষ্টিৰ জনসাধাৰণক সম্বোধন কৰি ড০ শৰ্মাই আজি কয় ওড়িশাত উন্নয়নৰ অভাৱ পৰিলক্ষিত হৈছে আৰু বিজেপি চৰকাৰ আহিলে ৰাজ্যখনলৈ ভাল দিন আহিব। আমাৰ এতিয়াৰ বাতৰি ইমানতেই অন্ত পৰিল।